सुपर हिट 93.5 रेड एफएम और मॉर्निंग नंबर 1 पर मैंडी अरोड़ा के चार गाने चिपके होनार लगे लगे समय 9:27 और इतिया समय अमर आजर मॉर्निंग नंबर 1 शो दुगरा की गेस्टर होते अपना सना की कराई दियार और अमर आजर गेस्ट होकल होल अमिताभ बरुआ और अरुणव बरुआ अमिताभ बरुआ अहोमर एगराकी आखारे गिटारिस्ट कंपोजर लिरिसिस्ट আনহাতে অর্ণব দা এগৰাকী জনপ্ৰিয় সিংগাৰ কম্পোজাৰ এখানে জনাই দিওঁ যে তেওঁলোকে আৰম্ভ কৰিছিল ব্ৰহ্মপুত্ৰ বয়জ নামৰ তেওঁলোকৰ প্ৰথমটো বেণ্ড যি আছিল অসমৰ প্ৰথমটো অসমীজ ফোক বেণ্ড 2002 চনত আৰু এই বেণ্ডটোৱে 2004 চনত লাভ কৰিছিল দ্য গভৰ্ণৰ্ছ এৱাৰ্ড তাৰপিছত 2013 চনত তেওঁলোকে মুকলি কৰিলে তেওঁলোকৰ আন এটা বেণ্ড যি হ'ল স্প্ৰেডিং ৰুটছ অসমৰ ওৱান এণ্ড অনলি ব্লুজ বেণ্ড পিয়'ৰলি ৱেষ্টাৰ্ণ আহক তেন্তে এতিয়া পলম নকৰি আমি তেওঁলোকক ৱেলকাম কৰোঁ আজিৰ মৰ্ণিং নম্বৰ 1 শ্ব'লৈ গুড মৰ্ণিং অমিতাভ দা এণ্ড অৰ্ণৱ দা
এণ্ড
ৱেলকাম টু মৰ্ণিং নম্বৰ 1
আৰু সেই এলবামটোৰ পিছত আমাৰ অলপ দিন কিছুমান নিজৰ প্ৰব্লেম কাৰণে আমাৰ বেণ্ডটো মানে ষ্টেবল হৈ থকা নাছিলে চ' অলপ দিন আমাৰ গেপ কৰিলে তাৰ মোৰ ফ্ৰেণ্ড এক্সেল হস্পিটেলৰ মানস প্ৰতিম বৰুৱা ইজ মাই ভেৰি গুড ফ্ৰেণ্ড চ' সি মোক প্ৰপ'জেল দিলে যে এটা ভাল এলবাম কৰোঁ আমি চবেই মিলি নতুন গান অলপ মোৰ আছিলে কৰা চ' সেইখিনি তাক শুনালোঁ সি খুব ভাল পালে তই ক'লো যে ইমিডিয়েট তই প্ৰজেক্টটো আৰম্ভ কৰ চ' তাৰে মোৰে একেলগে প্ৰচেষ্টাত আৰু এলবাম এটা কৰিব
এতিয়া অৰ্ণৱ দা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কেনেদৰে জড়িত হৈ আছে এই এলবামটোৰ লগত
এলবামটোৰ লগত জড়িত হৈ আছো মই প্ৰায় জন্ম লগ্নৰ পৰা জড়িত হৈ আছো বুলিব পাৰি আৰু মোৰ দাদা অমিতাভ বৰুৱাই যথেষ্ট এইখিনি মোক এনকাৰেজ কৰিছে আৰু যথেষ্ট সহযোগিতা পাইছো মই দাদা গীতে প্ৰথমতে মই যিটো কথা কৈছো আমি অসমীয়া নহওঁ লিখা বুলি সেইটো টাইটল ছং বুলি ক'ব পাৰি গানটোৰ অলপমান বিশেষকৈ আমাৰ যিবোৰ অসমীয়া মানুহৰ অলপমান ইনফিৰিয়ৰিটি কমপ্লেক্স যিটো নিচাত্মিকাবোধ বুলি কয় সেইটোৰ এগেইনষ্টত আমি সাধাৰণতে আমাৰ খুব কিবা এটা ভাল বস্তু এটা হ'লে আমি বেলেগ এটা নাম দি পেলাই ভাল পাওঁ ধৰক অকণমান ডাঙৰ হ'ল বিলাতী বগৰীয়ে বগৰী এটা সেইটো আমি নাম দি দিলোঁ বিলাতী বগৰী সেই তেনেকুৱা ধৰণৰ আমাৰ কিছুমান মানসিকতা আছে গতিকে সেই তেনেকুৱা নিচাত্মিকতাবোধ পৰা মানসিকতাবোৰ যাতে আমাৰ আমাৰ আঁতৰি যায় যিহেতু আমাৰ অসমতে চব বস্তু আছে আমি কৰি খালেই হ'ল অলপমান পৰিশ্ৰম লাগে অলপমান আমাৰ লক্ষ্যটো স্থিৰ হ'ব লাগে সেইটো বিষয়ত গান এটা আমাৰ এই গানটো আছিলে গানটো লিখিছে মোৰ দাদা অমিতাভ বৰুৱাই সেই গানটো আছে এই এলবামটো
কিন্তু যিহেতু আপোনালোক আহিছে গতিকে অকণমানটো শুনিম আমি গানটো তাৰ আগতে এটা গান আপোনালোকৰ কাৰণে আমি প্লে কৰিম এইখিনিতে ঠিক আছে আৰু গমটো পাইছে আজি মৰ্ণিং নম্বৰ 1 শ্ব'ত আমাৰ সৈতে আছে ষ্টুডিঅ'ত অমিতাভ বৰুৱা আৰু অৰ্ণৱ বৰুৱা 93.5 ৰেড এফ এম বজাতে ৰহক